বাতৰি পঢ়িছো বৰ্ষাপ্ৰিয়া দত্তই। এতিয়া প্ৰথম বাতৰিসমূহ হ'ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ 102টা লোকসভা সমষ্টিৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ৰাজ্যখনৰ 3খন ৰাজহুৱা সভাত ভাগ লয়। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। এইটো পৰ্যায়ত অহা 13 মে'ত দেশৰ 9খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ 92টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চণ্ডীগড়ত হ'বলগীয়া খেলত পঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ 102টা লোকসভা সমষ্টিৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত 11খন আসন আৰু অনুসূচিত জাতিৰ বাবে সংৰক্ষিত 18খন আসন আছে। এই পৰ্যায়ত দেশৰ 17খন ৰাজ্যত ভোটগ্ৰহণ কৰা হ'ব। অসমতো প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই পৰ্যায়ত সামৰি ল'বলগীয়া অসমৰ 5টা সমষ্টিৰ বাবে EVM বেলেট পেপাৰ আৰু অন্যান্য সামগ্ৰীসহ নিৰ্বাচনী বিষয়াসকল আজি ভোটগ্ৰহণৰ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে। প্ৰথম পৰ্যায়ত 35গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। কাইলৈ 10,000টা ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্যিক আৰক্ষী নডেল বিষয়া প্ৰশান্ত কুমাৰ ভূঞাই জনোৱা অনুসৰি এই পৰ্যায়ত ভোটগ্ৰহণ হ'বলগীয়া 14খন জিলাত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 106টা কোম্পানী মোতায়েন কৰা হৈছে। তেওঁ কয় যে অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰাৰ উদ্দেশ্যে ইতিমধ্যে আন্তঃৰাজ্যিক সীমান্তসমূহ বন্ধ কৰি দিয়া হৈছে। শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত কেন্দ্ৰীয় সামৰিক বাহিনীৰ কোম্পানী মোতায়েন কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। 5,500টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত ৱেবকাষ্টিঙৰো ব্যৱস্থা কৰা হৈছে। এই পৰ্যায়ত 86 লাখতকৈ অধিক ভোটদাতাই প্ৰাৰ্থীসকলৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। ইপিনে এই পৰ্যায়ৰ বাবে কেৱল মহিলা আৰু দিব্যাংগ বিষয়াই পৰিচালনা কৰিবলগীয়া 11টা ভোটগ্ৰহণ কেন্দ্ৰও সাজু কৰি তোলা হৈছে। সকলো ভোটগ্ৰহণ কেন্দ্ৰতে খোৱা পানী, শৌচাগাৰ, জিৰণি লবৰ বাবে আশ্ৰয়গৃহ আদিৰ দৰে ন্যূনতম সা সুবিধাসমূহৰ ব্যৱস্থা কৰা হৈছে। কোকৰাঝাৰ সংসদীয় সমষ্টিৰ NDA প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সমৰ্থনত কোকৰাঝাৰ গ্ৰীণফিল্ডত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অঞ্চলটোত দশক দশক জুৰি চলি থকা অশান্তিৰ পৰিৱেশৰ অন্ত পৰিছে বুলি মত প্ৰকাশ কৰে। শ্ৰীনাড্ডাই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে আৰু তেওঁৰ নেতৃত্বতে বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ লগতে সমগ্ৰ বড়োলেণ্ড স্বায়ত্তশাসিত অঞ্চলত শান্তি আৰু উন্নয়নৰ পথ প্ৰশস্ত হৈছে। হিংসা আৰু অশান্তিৰ বাবে পৰিচিত এই অঞ্চলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই শান্তি আৰু উন্নয়নৰ আদৰ্শ দাঙি ধৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰি কেন্দ্ৰ চৰকাৰে শান্তি চুক্তি অনুসৰি উন্নয়নমূলক কামৰ বাবে 1500 কোটি টকাৰ আবণ্টন দিছে বুলিও বিজেপিৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। এই সময়ছোৱাত 1000তকৈ অধিক উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰিছে বুলি তেওঁ কয়। তেওঁ অঞ্চলটোৰ ক্ষেত্ৰত দেখুওৱা অৱহেলা আৰু বিভাজনমূলক নীতিৰ বাবে শ্ৰীনাড্ডাই কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপিয়ে সৰ্বাংগীন উন্নয়ন বিশ্বাস কৰে। শ্ৰীনাড্ডাই আজি অসমত আন 2খন জনসমাৱেশকো সম্বোধন কৰে। তেওঁ দৰং ওদালগুৰি সংসদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ ৰৌতাৰ দণ্ডচহৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৰাজহুৱা সভাত ভাগ লয়। ইপিনে তৃতীয়খন জনসমাৱেশত শ্ৰীনাড্ডাই দুধনৈ খেলপথাৰত গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কৰিমগঞ্জত দলৰ প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ কৰিমগঞ্জত উন্নয়নৰ ধাৰা অটুট ৰাখিবলৈ সকলোকে প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ আহান জনায়। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি কেৰালাত এখন জনসভাত ভাষণ দি কৈছে যে বিজেপিয়ে কৃষিজাত সামগ্ৰীসমূহৰ মূল্যক অস্ত্ৰ হিচাপে কৃষকসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে আমদানি ৰপ্তানিৰ নীতিসমূহ সলনি কৰাৰ ফলত কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহৰ উচিত মূল্য পোৱাৰ পৰা বঞ্চিত হৈছে বুলি কংগ্ৰেছ নেতাজনে অভিযোগ কৰিছে। বিজেপিয়ে বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান হস্তগত কৰিছে বুলিও ৰাহুল গান্ধীয়ে কন্নুৰত অনুষ্ঠিত ৰাজহুৱা সভাখনত উল্লেখ কৰিছে। তেওঁ কৈছে যে পৰ্যাপ্ত পৰিমাণে বেংকৰ ধনৰ সুবিধা নোপোৱাৰ বাবে দেশত ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়সমূহে বিকাশ লাভ কৰিব পৰা নাই। কংগ্ৰেছ ক্ষমতালৈ আহিলে দৰিদ্ৰ মহিলাসকলে ঘৰত কৰা কামৰ বিনিময়ত মাহে 8,500 টকাকৈ পাব বুলি ৰাহুল গান্ধীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কৈছে যে মহিলাৰ বাবে 50% চাকৰি সংৰক্ষণৰ নিশ্চয়তা প্ৰদান কৰা বিধেয়ক এপ্ৰেণ্টিছশ্বিপ বিল উত্থাপন কৰিব আৰু কৃষকসকলক আন আন বস্তুসমূহতো ন্যূনতম সমৰ্থন মূল্য নিশ্চিত কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। এইটো পৰ্যায়ত অহা 13 মেত দেশৰ 9খন ৰাজ্য আৰু 1খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। প্ৰাৰ্থীসকলে 25 এপ্ৰিললৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে 29 এপ্ৰিল। ইয়াৰ সমান্তৰালকৈ অন্ধ্ৰপ্ৰদেশৰ 175খন আসনৰ বাবে হ'বলগীয়া একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰু ওড়িশাৰ 28টা সমষ্টিৰ বাবে হ'বলগীয়া প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবেও অধিসূচনা জাৰি কৰা হ'ব। কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া অন্ত পৰিব। এই পৰ্যায়ত অহা 7 মেত 10খন ৰাজ্য আৰু 2খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ 94খন সংসদীয় আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। অহা 26 এপ্ৰিলত হ'বলগীয়া লোকসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাত কেৰালাত 3টা দলৰ ৰাষ্ট্ৰীয় নেতাই পূৰ্ণগতিত নিৰ্বাচনী প্ৰচাৰ চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা ৰাজনাথ সিঙে আজি কল্লামত এখন নিৰ্বাচনী সভাত উপস্থিত থাকে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কাইলৈ NDAৰ প্ৰাৰ্থী তুষাৰ ভেলাপল্লীৰ হৈ এখন নিৰ্বাচনী সভাত ভাগ ল'ব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি পালক্কড় আৰু কোট্টায়ামত নিৰ্বাচনী প্ৰচাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। CPIMৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে কোড়িকোডত ৰাজহুৱা সভাত উপস্থিত থাকে। CPIৰ সাধাৰণ সম্পাদক ডি ৰাজায়ো ৰাজ্যখনৰ নিৰ্বাচনী সভাত ভাগ লয়। নিৰ্বাচন আয়োগে আজি অন্ধ্ৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ 175খন আসনৰ বাবে অধিসূচনা জাৰি কৰিছে। অধিসূচনা জাৰি কৰাৰ লগে লগে ৰাজ্যখনত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ অহা 25 এপ্ৰিল। 26 এপ্ৰিলত মনোনয়ন পত্ৰ পুনৰীক্ষণ হ'ব আৰু 29 এপ্ৰিলত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন। অন্ধ্ৰপ্ৰদেশে লোকসভাৰ 25খন আসন আৰু বিধানসভাৰ 175খন আসনৰ বাবে অহা 13 মেত একক পৰ্যায়ত ভোটদান কৰিব। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অহা 4 জুনত ভোটগণনা সম্পন্ন হ'ব। YSR কংগ্ৰেছ পাৰ্টি আৰু তেলেগু দেশম পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি, জনসেনা পাৰ্টি মিত্ৰজোঁটৰ কেইবাগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে বিভিন্ন সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে। তেলেংগানাত অহা 13 মেত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ মনোনয়ন প্ৰক্ৰিয়া আজি পুৱা আৰম্ভ হৈছে। ৰাজ্যখনৰ 17টা লোকসভা সমষ্টিৰ আৰু বিধানসভাৰ 1খন আসনৰ উপ নিৰ্বাচনৰ বাবে 25 এপ্ৰিললৈকে মনোনয়ন প্ৰক্ৰিয়া চলি থাকিব। প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ই ৰাজেন্দৰ আৰু প্ৰাক্তন বিধায়ক ৰঘুনন্দন ৰাৱে আজি পুৱা মনোনয়ন পত্ৰ দাখিল কৰে। মালকাজগিৰি সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে ৰাজেন্দৰে অনুষ্ঠিত কৰা সমাৱেশত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু জি কিষাণ ৰেড্ডীয়ে অংশগ্ৰহণ কৰে। আনফালে ৰঘুনন্দন ৰাৱে মেডাক সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে। আন আন দলৰ সদস্যসকলেও বিভিন্ন সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চণ্ডীগড়ত হ'বলগীয়া খেলত পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে গুজৰাট টাইটানছক 6 উইকেটত পৰাস্ত কৰে। 90 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী কেপিটেলছে 8 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 92 ৰাণ কৰে। ঋষভ পণ্টক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। দেশৰ 102টা লোকসভা সমষ্টিৰ বাবে কাইলৈ ভোটগ্ৰহণ কৰা হ'ব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি ৰাজ্যৰ 3খন ৰাজহুৱা সভাত ভাগ লয়। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চণ্ডীগড়ত হ'বলগীয়া খেলত পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।